এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পৰ্টেলযোগে মুকলি, অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে কনাট পুৰুকাষ্ঠক মনোনীত, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদুজ্জোহা পালন, বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত 2024-25 পৰ্যটন বৰ্ষত 1,58,00,000 টকা ৰাজহ সংগ্ৰহ, আৰু গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনাত এজন লোকৰ মৃত্যু। বাতৰি সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পাৰস্পৰিক বুজাবুজিৰে বদলি তালিকা পৰ্টেলযোগে আজি মুকলি কৰা হয়। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিছে। জনতা ভৱনৰ লোকসেৱা ভৱনত এটা বিশেষ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক বুজাবুজিৰ তালিকা পৰ্টেলযোগে মুকলি কৰে। পৰ্টেলত উপলব্ধ নিৰ্দেশ ডাউনলোড কৰি কৰ্মচাৰীয়ে নতুন কৰ্মস্থানত যোগ দিব পাৰিব। এই পৰ্টেলযোগে 9,004 গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলি হ'ব। পৰ্টেলযোগে জনোৱা আবেদনৰ 4,500খন আবেদনত চৰকাৰে অনুমতি প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো বিভাগতে স্বচ্ছতা আনিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্টেলযোগে এনে প্ৰচেষ্টা দেশৰ ভিতৰতে প্ৰথম বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগতে নলবাৰী ভ্ৰমণ কৰে। নলবাৰী ঘগ্ৰাপাৰত লোক নিৰ্মাণ বিভাগৰ 4,96,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰি ওলোৱা অতিথিশালা মুকলি কৰে। অতিথিশালাত 16টা কোঠাৰ লগতে প্ৰায় 60গৰাকী লোকে ভাগ ল'ব পৰা এটা সভাগৃহ আছে। এই অতিথিশালা মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নলবাৰী চিকিৎসা মহাবিদ্যালয় পথত এখন উৰণ সেতু নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। এই ভ্ৰমণৰ সময়ছোৱাতে সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 4 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে উচ্ছেদ অভিযান চলোৱা হৈছে। বৰ্তমান চৰকাৰৰ তৎপৰতাত নতুনকৈ কোনোৱেই আইন বহিৰ্ভূতভাৱে মাটি দখল কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আইনী প্ৰক্ৰিয়াৰ অধীনত অনুপ্ৰৱেশকাৰীসকলক উভতাই পঠিওৱাৰ কাৰ্য চলি আছে। শাসনাশিষ্ট বিজেপিয়ে অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কনাট পুৰুকাষ্ঠক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাট পুৰুকাষ্ঠৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 19 জুনত অসমৰ পৰা ৰাজ্যসভাৰ 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কনাট পুৰুকাষ্ঠ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰুকাষ্ঠৰ পুত্ৰ। ৰাজ্যসভাৰ এই আসনখনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ 13গৰাকী নেতাই আবেদন জনাইছিল। আমাৰ সংবাদদাতাই জনোৱা মতে অসমত ৰাজ্যসভাৰ 2খন আসনৰ 1খন আসনত বিজেপিয়ে আৰু আনখনত অগপৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মিত্ৰদল দুটাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপিয়ে প্ৰাৰ্থী চূড়ান্ত কৰিছে যদিও এই পৰ্যন্ত অগপৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। পৰহিলৈ ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত অন্ত পৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদুজ্জোহা পালন কৰে। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ ঢালিগাঁও, বৰতালুৱা, ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুন্দা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দানত আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী সকলে ঈদুজ্জোহা উলহ মালহেৰে পালন কৰে। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ মছজিদ প্ৰাংগণত আজি আলহাজ মৌলানা গিয়াছুদ্দিনৰ সভাপতিত্বত ঈদৰ নামাজ অনুষ্ঠিত হয়। ইয়াৰ পাছতে মছজিদ সমিতিৰ তৰফৰ পৰা পথচাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত মিঠাই বিতৰণ কৰা হয়। ধুবুৰী কেন্দ্ৰীয় ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত প্ৰায় 2,000 লোকে অংশগ্ৰহণ কৰে। তামোলপুৰ জিলাতো এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰমী ৰূপত ঈদুজ্জোহা উদযাপন কৰি সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। তেজপুৰৰ ঐতিহাসিক ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত 2024-25 পৰ্যটন বৰ্ষত 1,58,00,000 টকা ৰাজহ সংগ্ৰহত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জাৰ বাৰীণ বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিগত 8 মাহত এই ৰাজহ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত উদ্যানখনলৈ 64,463 পৰ্যটকৰ আগমন ঘটে। ইয়াৰ ভিতৰত 3,719 বিদেশী পৰ্যটক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম বুলি উল্লেখ কৰি শ্ৰীবৰুৱে উদ্যানখনত জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনে এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে। 2023-24 পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,30,00,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল বুলি উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান এই বছৰ আমাৰ 2024-25 যিটো আমাৰ বৰ্ষ বা ইয়েৰ সেইটো বছৰত এৰাউণ্ড 1.58 crore ৰেভিনিউ সংগ্ৰহ কৰিব সক্ষম হৈছে। হয় দেখা গৈছে পূৰ্বৰ তুলনাত যোৱা বছৰত গৈ অলপ বৃদ্ধি পাইছে। তো আশা কৰিছোঁ নেক্সট আমাৰ ছিজন যিটো আপকামিং ছিজন আহি আছে নেক্সট আপকামিং ছিজনতো আশা ৰাখিছোঁ অলপ বৃদ্ধি হ'ব বুলি। টোটেল আমাৰ এইবাৰ যিখিনি ইণ্ডিয়ান ভিজিটৰ্ছ হয় এৰাউণ্ড 57,000 আৰু আপোনাৰ ফৰেইনাৰ্ছ হয় এৰাউণ্ড 3,700। সুখী যেন লাগিছে সেইকাৰণে অলপ বঢ়াও পৰিলক্ষিত হৈছে আৰু নেক্সট ছিজনত আৰু বাঢ়িব। লগতে যিবোৰ এক্টিভিটিজ আছে এক্টিভিটিজবোৰ টুৰিষ্টে নিশ্চয় উপভোগ কৰিব পাৰিব। লগতে যিখিনি আমাৰ নেচাৰেল বিউটি আছে নেচাৰেল বা লেণ্ডস্কেপ আছে প্ৰাকৃতিক যি পৰিৱেশ আছে সেইখিনি উপভোগ কৰিব। জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে বহুতে ইভেন টাইগাৰো দেখা পাইছে। তো লগতে লিওপাৰ্ড বা আৰু আমাৰ যিটো মেলানিষ্টিক লিওপাৰ্ড বুলি কয় ব্লেক পেন্থাৰ তো সেইটো দেখাৰ বহুতৰে সৌভাগ্য হৈছে। তো মই ভাবিছোঁ আমাৰ লগতে কিছুমান চৰাই চিৰিকটিও আহিছে ভাল বাৰ্ণিঙো হৈছে কিজানি ভাবিছোঁ সকলো মানে প্ৰায় সুখী হৈ গৈছে। মানাহ নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানটো এটা বাৰ্ণিঙৰ কাৰণে ভাল ডেষ্টিনেশ্যন হয়।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ মৰমী। সেৱা সুশাসন আৰু গৰীব কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন কেনেদৰে সুচল সুৰক্ষিত হৈ পৰিছে সেই বিষয়ে আজিৰ শিতানত আমি অৱলোকন কৰিম।
মধ্যবিত্তৰ জীৱনধাৰণ উন্নত কৰাটো যোৱা এটা দশকত চৰকাৰৰ অন্যতম মুখ্য উদ্দেশ্য আছিল। মধ্যবিত্ত লোকসকলৰ জীৱনধাৰণ সহজ আৰু অধিক সুৰক্ষিত কৰিবৰ বাবে বাসগৃহৰ পৰা স্বাস্থ্যসেৱালৈ চহৰীয়া জীৱনৰ গতিশীলতাৰ পৰা ডিজিটেল একচেছলৈ চৰকাৰে সকলো চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,16,00,000তকৈও অধিক বাসগৃহ নিৰ্মাণৰ অনুমোদন হৈছে। ইয়াৰে প্ৰায় 93,00,000 ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰি গটাই দিয়া হৈছে। একেদৰে স্মাৰ্ট চিটি অভিযানৰ অধীনত অনুমোদিত 7,545 প্ৰকল্পৰ 93% আন্তঃগাঁথনি সম্পূৰ্ণ হৈছে। যোৱা এটা দশকত মেট্ৰৰ নেটৱৰ্ক 4 গুণ বৃদ্ধি হৈছে। 2014 চনত 248 কিলোমিটাৰৰ বিপৰীতে 2025 চনত 1,000 কিলোমিটাৰলৈ বৃদ্ধি পাইছে। একেদৰে উড়ন আঁচনিৰ অধীনত সাধাৰণ লোকৰ যাত্ৰা অধিক সুচল কৰি তোলা হৈছে। 88টা বিমানবন্দৰ 625টা আকাশী পথেৰে যোগাযোগ সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি বিশ্বৰ ভিতৰতে বৃহৎ স্বাস্থ্য নিশ্চিতি আঁচনি হৈ পৰিছে। 41 কোটিৰো অধিক লোকক এই আঁচনিৰ জৰিয়তে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। জন ঔষধি কেন্দ্ৰ এতিয়া 16,000তকৈও অধিক আছে। এই কেন্দ্ৰৰ জৰিয়তে মানসম্পন্ন ঔষধ 80%তকৈও কম দামত উপলব্ধ। ইয়াৰ উপৰি জীৱনদায়িনী ঔষধো সাধাৰণ লোকৰ বাবে সুলভ হৈ পৰিছে। ডিজি লকাৰৰ দৰে প্লেটফৰ্মৰ বাবে সাধাৰণ লোকে হাতত কাগজ পত্ৰ লৈ নুফুৰাকৈও হৈছে। 52 কোটিৰো অধিক লোকে এই সেৱাৰ সুবিধা গ্ৰহণ কৰিছে। একেদৰে 8 কোটিৰো অধিক লোকে উমংগ নামৰ এপটোত থকা 200+ বিভিন্ন বিভাগৰ সেৱা একে ঠাইতে গ্ৰহণ কৰাৰ সুবিধা পাইছে। আধাৰ কাৰ্ডেও 141 কোটিৰো অধিক নাগৰিকক সাঙুৰি লৈছে। এই সকলো সেৱাই মধ্যবিত্তৰ জীৱন অধিক সহজ আৰু সুৰক্ষিত কৰি তুলিছে।
গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰূপনগৰৰ পাহাৰৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে। খহি পৰা শিল আৰু মাটিয়ে ৰেণু বৰ্মন আৰু বিনয় সিং নামৰ দুজন লোকৰ ঘৰ ধ্বংসস্তূপত পৰিণত কৰে। খহি পৰা মাটিৰ তলত মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক আবদ্ধ হৈ পৰে। ৰেণু বৰ্মনৰ তুলনীয়া পুত্ৰ মনেশ্বৰ ৰাজবংশীক উদ্ধাৰৰ বাবে SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিশাই অভিযান আৰম্ভ কৰে। প্ৰায় 15 ঘণ্টা অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে মনেশ্বৰ ৰাজবংশীৰ মৃতদেহটো উদ্ধাৰ কৰে। সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত কামৰূপ আৰক্ষীয়ে বকোৰ পথালিপাৰাৰ ছানিদুল ইছলাম নামৰ এজন লোকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কেইদিনমান পূৰ্বে ছানিদুল ইছলামে সামাজিক মাধ্যমত এটা ভিডিঅ'যোগে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি দেশ বিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ 90 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই পাঁচগৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্যকৰ্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ডিঅ' টেক্সটাইল প্ৰযুক্তিৰে নিৰ্মাণ কৰা ধেমাজি জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। ধেমাজি, চমৰাজান, জীয়াঢল, হাতীগড়, বাটঘৰীয়া আদি কেইবাটাও পঞ্চায়ত আৰু ধেমাজি নগৰৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি ডাঃ অনুজ পেগুৱে মথাউৰিটোৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নৈৰ জলস্তৰ বৃদ্ধিৰ পূৰ্বেই যাৱতীয় ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে কাইলৈ সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰবন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপকথন প্ৰচাৰ কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ধন্যবাদ দিশা। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা কাইলৈৰ পৰা পুনৰ আৰম্ভ হ'ব। ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ তললৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে জলপৃষ্ঠৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে বিগত 5 দিন গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ৰাখিছিল। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াহাটাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ আজি সামৰণি পৰে। সত্ৰখনৰ চৌহদত কালিৰ পৰা অনুষ্ঠিত এই জন্মোৎসৱ উপলক্ষে নিতৌ 14 প্ৰসংগৰ উপৰি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয়। আনহাতে থুল দক্ষিণহাটীৰ গায়ন বায়নসকলে গুৰু আসনৰ সন্মুখত সৰু ধেমালি পৰিৱেশন কৰে। বিয়লি সত্ৰৰ টোপৰ চোতালত আইসকলে নাম অনুষ্ঠিত কৰে। অৰুণাচল প্ৰদেশৰ চাংলং জিলাৰ মিয়াওত আলফা নেতা বিনোদ বৰা ওৰফে ৰূপম অসমক লৈ তিনিচুকীয়া আৰক্ষী সেনা অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত নগদ 10 লাখ টকা উদ্ধাৰ কৰা হৈছে। যোৱা 24 মে'ত তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ সদস্য ৰূপম অসমক গ্ৰেপ্তাৰ কৰিছিল। অসমৰ লগতে অৰুণাচল প্ৰদেশত সংঘটিত বহুকেইটা কুটাঘাতৰ সৈতে ৰূপম অসম জড়িত আছিল। সম্প্ৰতি আলফা নেতাগৰাকী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে। পূৰ্বেও আলফা সদস্যগৰাকীয়ে লুকুৱাই থোৱা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিছিল। অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। অধিৱেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ডঃ ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিৱেশনতে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। লখিমপুৰ জিলা সুত সন্মিলনৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ সুত সম্প্ৰদায়ৰ 160 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম সুত সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ হাজৰিকাই সৰ্বভাৰতীয় জাতি হিচাপে সুত জাতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। সভাত অংশগ্ৰহণ কৰি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোহিত হাজৰিকাই কৃতি ছাত্ৰ ছাত্ৰীসকলক জীৱন সংগ্ৰামত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পৰ্টেলযোগে মুকলি। অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে কণাত পুৰকায়স্থক মনোনীত। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উজ জোহা পালন। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত 2024-25 পৰ্যটন বৰ্ষত 1,58,00,000 টকা ৰাজহ সংগ্ৰহ। আৰু গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনাত 1 জন লোকৰ মৃত্যু। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10